Good evening. Itu Agashwani Kohima. Samlaga Kobopuria Sim Kumlongla. Pohila headlines. State Election Commission Nagalandba is the Nagaland People's Organization Lagodi ULB election day Bhaklogole Karni Onorat Gurise. NPSC Chairperson Asama Sikosiba, Education de Critical Thinking Karni Dorkar Janaise. Senior BJP leader Rajnath Singh Rakwese, BJP ba, Manukhan Lagodi Kitiabi, Thokai Gena Politics Kilianai, Aro Congress President Mallikarjun Kharge ba, Prime Minister Narendra Modi Lagod, Talaga election kotha ba, Manukhan Lagodi Gusa Olaidi Gena, Samaj Alagalag Bhag Kuridia Sibili Ninda Kurise. Itia, Surak Khobor. State Election Commission Nagaland by Eastern Nagaland People's Organization, ENPO Lokot, ULB Election Day, Bhag Logoli Onarat Kurise. Nagaland ULB Elections Day, ENPO Ba Bhag Nalogoli Thakya Opportunta Bhavana Janagina Commission Bakwese, ENPO Loka Khara Loko Jure Eastu State Obra Jani Thakya Se. Commission Bakwese ki ULB Election Day, Bhag Nalogoli Karne Sopra Milaigina Khara Kuryane, Wapas Bhavana Kuribuli Dorkar Janai Se. Commission Bakwese ki Nagaland Municipal or Town Councils Nishina, Urban Local Bodies Laka Constitution Do, Electoral Kamdi Local Community Ba Bhag Lado, Asol Dorkar Huygina, Soplaka Ichar Local Manokan Laka Duk Tiktari Milaigina Sairi Bula Se. Commission Bakwese ki Itobra State Day, Sub Municipal or Town Councils Se Free or Fair Election Rakhi Bula Se. Ito Karni Commission ba ENPO Lokot, Idea Jari Thakya ULB Election Bra, Hati Thakya Bule, Taikan Laga Kharadi Wapas Bhavana Kuri Bule Anharat Kuri Se. State Election Commission Bra Kuri Se, Election Rakhi Bule Milai Dia Hesab, So Polling Kam Kandu Ito Bra Kuri Bule Se. Chairperson Nagaland Board of School Education, Asamo Sikosi Bakwese, Aji Hekia Laka Kamdi, Dorkara Kabra, Students Tukudi Fundamentals Yani, Basics Hekai Digena, Conceptual Clarity Thagigena, Critical or Analytical Thinking Skills to Develop Kuribuli Dibonimiti Bhavana Se. Chanmari High Secondary School Kohima Laka, Aji 50 Sal Celebration Summit Dorkara Kutakore Se. Sikosi Bakwese, Students Tukudi Education Hekai Diado, Bujikina hikai dibulagi aro idokanbra ba gyan kando kambra chalaigena nicho goals kamia phobuli chalabulage. Dabra kusik education bra ekjon lokoti jonam samoyba thakya takotu develop kori diasi aro idono narukigena parhai thakya ektasi aro NEP 2020 bra education system data mo bodlido ani dibuli ase. Duniyade sob fieldte bishi joldi bodli khan hwal kodi alag alag duk diktari khan thaki jaigena taibra social institutions kodi hikai digena students kodi ahibuli thakya duk diktari khan kodi samna kori boli pari boli hikabo uli koise idu koni taibra kyan kauni asli icha banai dibole bhal environment rakhi bolagi aru students kodi niju icha aru dangor josh khan explore kori boli bi monot hai dise sikosibra school kodi sobse bhal হবলে কোশিশ করিবলে ইনোভেশন উঠাই দিগেনা নাও জীবন দিমাগে মরমারো সুরক্ষা দিখাই দিবলে বি অনুরোধ করিছে আকুতি মনলিতু রেভারেন্ড ডক্টর মিও চাংকিরি পাস্টর আও ব্যাপটিস্ট চার্চ শিলংরা অকেশন দি খলাই দিছে সিনিয়র বিজেপি লিডার রাজনাথ সিং বা কইছে যে মোদি সরকার বা লাখো কোটি দিয়া ইনিশিয়েটিভস দি ডাঙর ইকোনমিস্ট আর পুরা দুনিয়ার ফিনান্সিয়াল ফার্মস বা খুশি পাই আছে জন ডুবা যাওয়া 10 সাল সময়ে 25 কোটি মানুষ খান্ডু পভার্টি বা হাতাই গেছে তাই বা বস্তি ডিস্ট্রিক্ট উত্তরপ্রদেশ রে পার্টি ক্যান্ডিডেটস লাগা সাথে আজি পলিটিক্যাল রেলি ইত্যাদি কথা কইছে সিং ব্রা কইছে কি বিজেপি বা পাবলিক লোকদের ঠকাই দিকে না কিটাবি পলিটিক্স খেলে নাই কিন্তু এটা মানুকান লোকদের হতাই সিধা আর ইমানদার বা সামনা করেছে তারপর কইছে কি ইন্ডিয়া লাগা চেহারা তো পুরো দুনিয়াতে বদলি হয়েছে আর সব দেশ লাগা লিডার বা 21st সেঞ্চুরি তো ইন্ডিয়া লাগা আছে বলে কই আছে সিং ব্রা কইছে কি আহি থাকিয়া সাল কান্দি পার্টিস কান কংগ্রেস আর এসপি নিশিনা তো হারাই যাব আর 2024 ইলেকশন পাশতে মানুকান বা তাইখান লোকত বাহর কংগ্রেস প্রেসিডেন্ট মাল্লিকার্জুন খার্গে বা প্রাইম মিনিষ্টার নরেন্দ্র মোদী লগতে তালাগা ইলেকশন স্পিচ বা মানুখান লগতে গুসা ওলাই দিকে না সমাজ আলাগ আলাগ ভাগ করে দিয়েছে বলে আজি নিন্দা করেছে ইন্ডিয়া ব্লক লাগা একটা প্রেস কনফারেন্স মুম্বাইতে কথা করে খার্গে বা কয়েছে স্টেটি মহায়ুতি সরকারও থকাবাজি আর মিসা কথাটি ধরে কিনা বানাইছে প্রেস কনফারেন্সটি কথা করে এনসিপি এসপি চিফ শরদ পাওয়ার বা কয়েছে বিজেপি তো ইটোপৰা মিছাৰু গল্টি কোঠাখন গৈ কিনে আই এন ডি আই এলায়েন্সো পাকিস্তানৰ লগতে জড়ি কিনে আনএমপ্লয়মেণ্ট নিচিনা দৰকাৰ ইছ্যুজ বা মানুহখন লগতে ইটোলৈকে এটেনশ্যন হাতাই দি আছে বুলি নিন্দা কৰিছে। একে সময়তে কনফাৰেন্সে খবৰ মানুহখন লগতে কথা কৰি শিৱসেনা ইউ বি টি চিফ উদ্ধৱ ঠাকৰে বা এন ডি এৰ ওপৰত নিন্দা কৰি দিছে আৰু কৈছে তাইখন পৰা মহাৰাষ্ট্ৰ ষ্টেট লগতে বদনাম দি কিনে ঠকাই দি আছে বুলি কৈছে। আপনি খান আকাশবাণী কহিমাৰ পৰা দিয়া খবৰ শুনি আছে। আপনি খান বা এইটো খবৰো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰ পৰা শুনিবলৈ পাৰিব। টেলি কমিউনিকেশ্যন চেক্ৰেটাৰী ডঃ নিৰজ মেটেলৰা কৈছে ছাষ্টেইনেবল উন্নতি বা টেকনলজিটো ছাপ্লাই চেইন ইকনমিষ্ট আৰু ছচিয়েল ছেক্টৰ্ছবোৰ আদি পঠাই দিবলৈ দৰকাৰ হ'ব। ৱৰ্ল্ড টেলিকম আৰু ইনফৰমেশ্যন ছচাইটি টিন নাই দিল্লীতে যোৱাকালি কমিমৰেট কৰিবলৈ ৰাউণ্ড টেবল ডিছকাশ্যনটি কথা কৰি ডঃ মেটেলৰা এইটো কৈছে। ডঃ মেটেলৰা কৈছে ছাষ্টেইনেবল উন্নতি কামিয়াব হবলৈ টেলি কমিউনিকেশ্যনছটো চবচে দৰকাৰ আছে আৰু দেশ লগতে মজবুত টেলিকম নেটৱৰ্ক ছিষ্টেম থাকি আছে। তাৰ পৰা কৈছে ডিজিটেল ইকনমিটো ইণ্ডিয়াদি চাল 2025-26 তাকে 1.5 বিলিয়ন নিচিনা হৈ যাব আৰু এইটোতো জি ডি পি লগা 15% নিচিনা ভাল হবলৈ আছে। পহিলা লগা ডেপুটি স্পীকাৰ নাগালেণ্ড লেজিছলেটিভ এছেম্বলি ৰলানথং য়ামথান লগত তাৰ লগতে মুটব দিয়া খান বা কংগ্ৰেছ পাৰ্টীৰ লগতে যোৱাকালি ফৰ্মেলি জইন কৰি কিনে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দি মালিকাৰ্জুন খাৰ্গে ৰাহুল গান্ধী আৰু এছ এ পোমৰঞ্জামীয়ে খান লগা লিডাৰশ্বিপ নিজেৰে ইনক্লুচিভ আৰু ডেমক্ৰেটিক প্ৰিন্সিপলছ খান তাকুত কৰি দিবলৈ আছে। এতিয়া প্ৰেছ খবৰে এন বি চি চিৰ পৰা কৈছে কেইটো বাৰ তাই আৰু তাই লগা ছাপৰ্টাৰ্ছ লগতে পাৰ্টীৰে খুচি বা স্বাগত কৰিছে আৰু তাই খান লগা আহি থাকি সময় কাম খান দি সবচে ভাল হবলৈ উইছ কৰি দিছে। এম এল এ ডঃ সুকাটো এই সীমাৰ পৰা চিমেণ্ট কংক্ৰিট ৰাস্তাটো কিতামি বস্তি আৰু এগ্ৰি লিংক ৰাস্তাটো কুকিমি বস্তি পুকুপুটো দি আজি খোলাই দিছে। এইটো খোলাই দিয়াটো এডিশ্যনেল ডেপুটি কমিশনাৰ পুকুপুটো থিয়ামৰ চাং এছ ডি অ চিভিল আৰু ডেনিয়েল আংগামী চাব ডিভিশ্যনেল পুলিচ অফিচাৰ হানখৈমুং এক্সট্ৰা এছিষ্টেণ্ট কমিশনাৰ ক্ৰেটোজো ফুগ্ৰি আৰু দুচৰা অফিচাৰ্ছ খান চাহনি দি খোলাই দিছে। চিমেণ্ট কংক্ৰিট ৰাস্তা জন্দুৰা অশোক কেকাৰ পৰা আপুটমি জৰাই দি আছে। এইটো আইকনিক প্ৰজেক্ট এল এ ডি পি এফ 2023-24 নিচিনি বনাই দিছে আৰু এগ্ৰি লিংক ৰোডটো আৰ ডি ব্লক খাটাশী নিচিনি ভি টি পিৰ পৰা ফাণ্ড কৰি দিছে। ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি কেফৰিবা সিংৰিপ আৰু কিয়ৱৰ বস্তি লগা দুখ হোৱা পৰিবাৰ খান লগতে সিংৰিপ কাউন্সিল হল কেফৰিদি আজি ৰিলিফ ফাণ্ড খান ভাগ কৰি দিছে। কবলৈ থাকিয়াটো হলে ভাৰী প্ৰখণ্ড আৰু বৰফ গিৰি কিনে ইটো মহিনা 8 তাৰিখ সিংৰিপ আৰু কিয়ৱৰ বস্তি দি আলাক আলাক খেতিখণ্ড নষ্ট কৰি দিছে। ৰিলিফ ফাণ্ডটো ই এফ ডি কেফৰি কোটাজো চামিৰি ভাগ কৰি দিছে। আৰু কহিমা ল কলেজ বা এল এল বি ফাইনেল 6th ছেমিষ্টাৰ ষ্টুডেণ্টছ কাৰণে ইউনিভাৰ্চিটি প্ৰেক্টিকেল এক্সামিনেশ্যন লগা ভাগ হিচাপে মোট কোৰ্টটো যোৱাকালি ৰাখিছে। কহিমা ল কলেজ বা এছিষ্টেণ্ট প্ৰফেচাৰ কৃষকত চাবি নিজিতে 3টা আলাগ আলাগ মোট কোৰ্টে কেচেছ খান চিভিল ইলেকশ্যন আৰু ক্ৰিমিনেল হেপথেটিকেল কেচেছ নিচিনা কান্দি ৰাখিছে। চাবি পৰা কৈছে কি ইণ্টিগ্ৰিটি মেহনত পৰা কাম কৰি আৰু ইমানদাৰ হোৱাটো মডাৰ্ণ সমাজ দি কামিয়াব লয়াৰ এটা হবলৈ এইটো 3টা চবচে জৰুৰী আছে। তাৰ পৰা কৈছে কি মোট কোৰ্ট জৰকাৰ কৰি কিনে ৰাখিয়াৰ পৰা ল ষ্টুডেণ্টছ লগতে আহি থকা সময়তে চবচে কামিয়াব লয়াৰ হবলৈ মতক দিব। চাবি পৰা কৈছে মোট কোৰ্ট ৰাখিয়াৰ পৰা ষ্টুডেণ্টছ লগতে তাইখন পৰা প্ৰফেচনেল জীৱন দি কেতিয়া কাম কৰিবলৈ দিব তেতিয়া কেচেছ কণ্ডাক্ট কৰিবলৈ কনফিডেঞ্চ বি হবলৈ আছে। 62 মৰ্ডাৰ্ছ পৰা ভাগ লৈ কিনে ল লগা পইণ্টছ দি আৰ্গিউ কৰি থাকিছে। খবৰ শ্ৰেষ্ঠী হেডলাইনছ দুবাৰ জনাই দি আছে। ষ্টেট ইলেকশ্যন কমিশ্যন নাগালেণ্ড পৰা ইষ্টাৰ্ণ নাগালেণ্ড পিপুলছ অৰ্গেনাইজেশ্যন লগতে ইউ এল বি ইলেকশ্যন দি ভাগ লবলৈ অনুৰোধ কৰিছে। এন বি এছ ই চেয়াৰপাৰ্চন অসানো চিকোচি পৰা এডুকেশ্যন দি ক্ৰিটিকেল থিংকিং কাৰণে দৰকাৰ জনাইছে। ছিনিয়ৰ বিজেপি লিডাৰ ৰাজনাথ সিং পৰা কৈছে বিজেপিৰ পৰা মানুহখন লগতে কেতিয়াভি ঠকাই কিনে পলিটিক্স খেলিয়া নাই আৰু কংগ্ৰেছ প্ৰেচিডেণ্ট মালিকাৰ্জুন খাৰ্গে বা প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ লগত তালগা ইলেকশ্যন কোঠাৰ পৰা মানুহখন লগতে গুচা ওলাই দি কিনে সমাজ আলাগ আলাগ ভাগ কৰি দিয়া আছে বুলি নিন্দা কৰিছে। আৰু আজি ৰাতিলৈকে নাগামিজ খবৰ ইমান ডিছকাছ কৰি আছে। अपने कंसर्व कॉलोनी बहाल रखती होगी।